এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে ষ্টুডিঅত মই বৰষা শৰ্মা। সাতদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চেৰা বিহুৰ দিনা দৈ আৰু পইতা ভাত খোৱা হয় আৰু বিচনীৰে জোৰ লোৱা হয়। এনেদৰে বিচনীৰে জোৰ ল'লে বছৰটোলৈ দেহা হাত পৰি থাকে বুলি বিশ্বাস কৰা হয়। চেৰা বিহুৰ সৈতে বিভিন্ন ৰীতি নীতি প্ৰচলিত আছে। ৰাজ্যৰ ঠায়ে ঠায়ে আজি বিহু উৰুৱা বা বিহু ভঙা উৎসৱ পালন কৰা হ'ব। উজনি অসমৰ কোনো স্থানত আজি পৰম্পৰা অনুসৰি ৰাইজে বৰগছৰ গুৰিত হাঁচতি আগবঢ়াই বিহু উৰুৱাৰ প্ৰথা আছে। মাজুলীৰ কমলাবাৰী সত্ৰত আজি চেৰা বিহু উপলক্ষে পুৱাতে প্ৰসংগ শেষ হোৱাৰ পাছত গায়ন বায়নৰ সমস্ত প্ৰসংগ বন্ধ কৰা হয়। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানুহ বিহুৰ দিনা লোৱা বিহুৱানবোৰ ধুই আজি বিহুক বিদায় দিয়া হয়। ইপিনে নামনি অসমৰ বিভিন্ন প্ৰান্তত আজি সাত বিহু বা চেৰা বিহু উপলক্ষে সাত শাকীৰ পৰম্পৰা ৰক্ষা কৰা হয়। বিহুৰ সপ্তম দিন উপলক্ষে আজি সাতবিধ শাকৰ ভাজি খোৱা হয়। কোনো ঠাইত সাত শাক তুলিবলৈ যাওঁতে সাত শাকী গীত গোৱাৰো পৰম্পৰা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ উদ্বোধনী অনুষ্ঠানৰ বাবে তেওঁক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আমন্ত্ৰণ গ্ৰহণ কৰি অসমলৈ আহিবলৈ সন্মতি প্ৰকাশ কৰিছে। এই অনুসৰি অহা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীগৰাকী অসমলৈ অহাৰ কথা। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বছৰজোৰা কাৰ্যসূচী বিশেষ জাকজমকতাৰে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। এই সময়ছোৱাত তেখেতৰ ৰচনাৰাজি আৰু অন্যান্য সৃষ্টিমূলক কাম কাজৰ প্ৰচাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে কালিৰ এই ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা দুশ্চিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অহা 2 মে'ত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। শাসক বিৰোধী সকলো নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে। ডিব্ৰুগড় জিলাত ইতিমধ্যে বহুকেইজন বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলা পৰিষদত 3 জন, আঞ্চলিক পঞ্চায়তত 10 জন নিৰ্বাচিত হোৱাৰ লগতে পানীতোলা গাঁও পঞ্চায়তত 2 জন ৱাৰ্ড সদস্য, লাহোৱাল গাঁও পঞ্চায়তত 15 জন, বৰবৰুৱাত 9 জন, টেঙাখাটত 31 জন, জয়পুৰত 19 জন, খোৱাৱাঙত 15 জন আৰু টিংখাং গাঁও পঞ্চায়ত 12 জন ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ৰাজ্যত যোৱা 14 এপ্ৰিলৰ পৰা পালন কৰা অগ্নি নিৰ্বাপক সেৱা সপ্তাহৰ আজি সামৰণি পৰিব। এই সময়ছোৱাত ৰাজ্যৰ অগ্নি আৰু আপাতকালীন সেৱা সঞ্চালকালয়ে অগ্নিকাণ্ডৰ পৰা হাত সাৰি থাকিবৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ ভালেমান কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ লগতে ৰাইজক জুই লগা ঘটনাৰ পৰা হাত সাৰিবলৈ বিভিন্ন পৰামৰ্শ জাৰি কৰিছে। তদুপৰি ঘৰৰ পৰা ওলাই যোৱাৰ আগতে সকলো বৈদ্যুতিক সা সঁজুলি আৰু ৰন্ধন গেছৰ ৰেগুলেটৰ বন্ধ কৰি যাবলৈও কোৱা হৈছে। ৰন্ধন গেছৰ চিলিণ্ডাৰত জুই লাগিলে আতংকিত নহৈ নবটো বন্ধ কৰিবলৈ আৰু জ্বলি থকা চিলিণ্ডাৰ তিতা কাপোৰেৰে ঢাকিবলৈ পৰামৰ্শ দিয়া হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ৰাজস্থান ৰয়েলছক 2 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে 181 ৰাণৰ লক্ষ্যৰে খেল নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 178 ৰানহে কৰিবলৈ সমৰ্থ হয়। কালিৰ আন এখন খেলত গুজৰাট টাইটেন্ছে দিল্লী কেপিটেলছক 7 উইকেটত পৰাস্ত কৰে। গুজৰাট টাইটেন্ছে 204 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 2টা বলত 3টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি 2খন খেল খেলোৱা হ'ব। বিয়লি 3:30 বজাত চণ্ডীগড়ত হ'বলগীয়া 1খন খেলত পঞ্জাব কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত মুম্বাই ইণ্ডিয়ান্ছ চেন্নাই ছুপাৰ কিংছৰ সন্মুখীন হ'ব। কামৰূপৰ বাইহাটা চাৰিআলিৰ পুথিমাৰী NDRFৰ কাৰিকৰী কৌশল প্ৰদৰ্শনৰ অনুষ্ঠান আয়োজন কৰা হয়। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্গতসকলক সহায় কৰিব পৰাকৈ জোৱানসকলক প্ৰস্তুত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে কাৰিকৰী কৌশল প্ৰদৰ্শন অনুষ্ঠানত গুৱাহাটী মুখ্য কাৰ্যালয়ৰ 4টা বেটেলিয়ন কোম্পানীয়ে অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 1:40 শুনিবলৈ পাব।